তিমোথিওর প্রতি দ্বিতীয় পত্র অধ্যায় এক। খ্রীষ্ট যীশুত থকা জীবনৰ প্ৰতিজ্ঞাৰ দৰে ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীশুৰ নিযুক্ত পাচনি পৌল প্ৰিয় পুত্ৰ তিমোথিওৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক। যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ীমাৰা লুইৰ আৰু তোমাৰ মাতৃ উনিকীৰ অন্তৰত বাস কৰিছিল, আৰু নিশ্চয় বোধ কৰো তোমাৰ অন্তৰতো বাস কৰিছে। তোমাত থকা সেই অকল্পিত বিশ্বাসৰ কথা পুনৰাই মনত পৰাত মোৰ নিবেদনত নিৰন্তৰে তোমাক সোঁৱৰণ কৰোঁতে ওপৰ পুৰুষসকলৰে পৰা সুচী বিবেকেৰে যি ঈশ্বৰৰ আৰাধনা কৰোঁ, তেওঁৰ অনুগ্ৰহ স্বীকাৰ কৰোঁ আৰু তোমাৰ চকুলো সোঁৱৰণ কৰি আনন্দেৰে পূৰ হ'বৰ কাৰণে তোমাক দেখিবলৈ ৰাতিয়ে দিনে বৰ ইচ্ছা কৰোঁ। এইকাৰণে মোৰ হাত দিয়াৰ দ্বাৰাই ঈশ্বৰৰ যি অনুগ্ৰহৰ বৰ তোমাত আছে তাক উজ্জ্বল কৰিবলৈ মই তোমাক সোঁৱৰণ কৰাইছো, কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অৰ্থে বন্দিয়াৰ হোৱা যি মই, মোৰো বিষয়ে তুমি লজ্জিত নহবা, কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে শুভবাৰ্তাৰ নিমিত্তে মোৰে সৈতে ক্লেশ সহন কৰা। তেওঁৱেই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে। আমাৰ কৰ্মৰ দৰে নহয়, কিন্তু তেওঁৰ নিজৰ অভিপ্ৰায় আৰু অনুগ্ৰহৰ দৰেহে তাক কৰিলে। সেই অনুগ্ৰহ অনাদিকালৰ পূৰ্বে খ্ৰীষ্ট যীশুত আমাক দিয়া আছিল, কিন্তু এতিয়া আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ আৱিৰ্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ'ল। তেওঁ মৃত্যুক লুপ্ত কৰি শুভবাৰ্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে। সেই শুভবাৰ্তাৰ নিমিত্তে মই ঘোষণাকাৰী, পাচনি আৰু শিক্ষক নিযুক্ত হ'লো। এইকাৰণে মই এইবোৰ দুখ ভোগো কৰিছো, তথাপি লজ্জিত নহওঁ, কিয়নো মই যিজনক বিশ্বাস কৰিলো তেওঁক জানো, আৰু তেওঁৰ হাতত মই যিহকে গতাই দিলো তাকে তেওঁ যে সেইদিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছো। মোৰ পৰা যি যি শুনিলা তাক নিৰাময় বাক্যৰ আৰ্হি বুলি খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা। যি উত্তম দান তোমাত গতাই দিয়া হৈছে তাক আমাত বাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰখা। ফুগিল্ল আৰু হৰ্মগিনী আদি কৰি এছিয়াত থকা সকলোৱেই মোৰ পৰা বিমুখ হ'ল, ইয়াক তুমি জানিছা। অনিচিফৰৰ ঘৰৰবিলাকক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জোৰাইছিল আৰু মোৰ বন্ধনত লাজ নাপাইছিল। বৰং ৰোম নগৰত থাকোঁতে তেওঁ যত্নেৰেহে মোক বিচাৰি পাইছিল। তেওঁ যাতে সেইদিনা প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক। আৰু ইফিছতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল তাক তুমিও ভালকৈ জানি আছা। দ্বিতীয় তিমোথিও অধ্যায় দুই। এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীশুত থকা অনুগ্ৰহত তুমি বলৱান হোৱা, আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা সেই সকলোকে অন্য লোককো শিকাবলৈ নিপুণ হোৱা এনে বিশ্বাসী মানুহবিলাকত সমৰ্পণ কৰা। খ্ৰীষ্ট যীশুৰ এজন উত্তম সৈন্যৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা। চিপাহী কামত থাকোঁতে কোনোজনে নিজকে জীৱিকাৰ অৰ্থে কোনো ব্যৱসায় পাশত বন্ধ হ'বলৈ নিদিয়ে, কিন্তু যিজনে তেওঁক চিপাহী কামত ভৰ্তি কৰিলে তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। আৰু খেলত জিকিবলৈ যদিও কোনোৱে যত্ন কৰে, তথাপি তেওঁ বিধিমতে যত্ন নকৰিলে মুকুটেৰে বিভূষিত নহয়। যি খেতিয়কে পৰিশ্ৰম কৰে তেওঁই প্ৰথমতে ফল ভোগ কৰিব লাগে। মই যি কওঁ তাক বিবেচনা কৰা, কিয়নো প্ৰভুৱে সকলো বিষয়ত তোমাক বুদ্ধি দিব। মোৰ শুভবাৰ্তাৰ দৰে মৃতবিলাকৰ মাজৰ পৰা তোলা দায়ুদৰ বংশৰ যীশুখ্ৰীষ্টক সোঁৱৰা। সেই শুভবাৰ্তাৰ সম্বন্ধে মই দুষ্কৰ্মীৰ দৰে বন্ধনলৈকে ক্লেশ ভোগ কৰিছো, তথাপি ঈশ্বৰৰ বাক্য হলে বন্ধ হোৱা নাই। এইকাৰণে মই মনোনীত লোকবিলাকৰ নিমিত্তে, অৰ্থাৎ তেওঁবিলাকেও যেন খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ আৰু তাৰে সৈতে অনন্ত গৌৰৱ পায়, এইকাৰণে মই সকলোকে সহন কৰিছো। এই কথা বিশ্বাসযোগ্য, আমি যদি তেওঁৰ সৈতে মৰিলো তেন্তে তেওঁৰ সৈতে জীৱনৰো ভাগী হ'ম, আমি যদি সহন কৰো তেন্তে তেওঁৰ সৈতে ৰাজত্বও কৰিম, আমি যদি তেওঁক অস্বীকাৰ কৰো তেন্তে তেওঁ আমাক অস্বীকাৰ কৰিব। আমি অবিশ্বাসী হলেও তেওঁ বিশ্বাসী হৈ থাকে, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে। তুমি এই সকলো কথা সোঁৱৰোৱা আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেওঁবিলাকক দৃঢ় আজ্ঞা কৰা। সেয়ে একো লাভ নজন্মায়, শুনাবিলাকক নিপাত কৰে। তুমি নিজকে পৰীক্ষা সিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্মকাৰী আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা, কিন্তু ধৰ্ম নিন্দাযুক্ত বক বকনিৰ পৰা পৃথক হোৱা, কিয়নো তাক ভাল পোৱা মানুহবিলাক ভক্তি লংঘনত অধিক অধিককৈ বৃদ্ধি পাব আৰু তেওঁবিলাকৰ কথাই গেলা আঘাৰ দৰে খাই নিব। তেওঁবিলাকৰ মাজৰ হুমিনাই আৰু ফিল্লিত তেওঁবিলাকে সত্যপথৰ পৰা ভ্ৰষ্ট হৈ পুনৰুত্থান হৈ গল বুলি কোনো কোনোৰ বিশ্বাস বিনষ্ট কৰিছে, তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে। তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, প্ৰভুৱে তেওঁৰ লোকক জানে আৰু যিকোনোৱে প্ৰভুৰ নাম লয় তেওঁ অধাৰ্মিকতাৰ পৰা দূৰ হওক। কিন্তু ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে। তাৰে কেতবোৰ সমাদৰৰ কাৰণে, কেতবোৰ অনাদৰৰ কাৰণে। এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে সুচি কৰি ৰাখে তেন্তে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰকৃত, প্ৰভুৰ কাৰ্যৰ নিমিত্তে উপযোগী আৰু সকলো সৎকৰ্মৰ নিমিত্তে প্ৰস্তুত হ'ব। কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম আৰু শুদ্ধ মনেৰে প্ৰভুলৈ প্ৰাৰ্থনা কৰাবিলাকে সৈতে এক হৈ এই সকলোবোৰক খেদি যোৱা। কিন্তু মূঢ় আৰু অশিষ্টবাদ বিচাৰবোৰে যে বিৰোধ জন্মায় ইয়াকে জানি সেইবোৰত মন নিদিবা। প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে, কিন্তু সকলোলৈকে মৃদুশীল, শিক্ষা দিয়াত নিপুণ আৰু অপকাৰত সহনীয় হৈ বিৰোধ কৰাবিলাকক মৃদুভাৱে শিক্ষা দিব লাগে। তাতে কি জানি সত্যৰ তত্ত্বজ্ঞানৰ অৰ্থে ঈশ্বৰে তেওঁবিলাকক মন পালতন স্বৰূপ বৰ দিব আৰু ছয়তানৰ ইচ্ছা সাধনৰ অৰ্থে তাৰ দ্বাৰাই ধৃত হোৱাত তেওঁবিলাকে তাৰ ফান্দ ৰূপ ৰাগীৰ পৰা হুচ পাব। দ্বিতীয় তিমঠিয় অধ্যায় তিনি। কিন্তু শেষ কালত ভয়ংকৰ সময় উপস্থিত হ'ব, ইয়াকে জানিবা, কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতিকৰোতা, ধন লোভীয়া, দৰ্পী, অহংকাৰী, নিন্দক, পিতৃমাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, নৃশংস, সাধু ঘৃণাওতা, বিশ্বাসঘাতক, আপোন মইমতীয়া, গোপাল, ঈশ্বৰ প্ৰিয়তকৈ বৰং সুখ প্ৰিয়, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হ'ব, এনেবিলাক মানুহৰ পৰা তুমি বিমুখ হোৱা, কিয়নো তেওঁবিলাকৰ মাজৰ কিছুমান মানুহে চলেৰে পৰৰ ঘৰত সোমাই পাপত ভাৰাক্ৰান্ত নানাবিধ অভিলাষেৰে চালিত হোৱা আৰু সদায় শিক্ষা পোৱা কিন্তু সত্যৰ তত্ত্ব জ্ঞান পাবলৈ কেতিয়াও সমৰ্থ নহোৱা নিৰ্বুধি তিৰোতাবিলাকক মোহিত কৰি বন্দিনীৰ তুল্য কৰে, যেনেকৈ জান্নী আৰু জাম্ব্ৰীয়ে মচীৰ প্ৰতিৰোধ কৰিছিল, তেনেকৈ মন ভ্ৰষ্ট আর বিশ্বাসর সম্বন্ধে অপ্রমাণিক এই মানুহবিলাকেও সত্যতার প্রতিরোধ করে, কিন্তু তেওঁবিলাক অধিক দূর আৰু আগবাঢ়ি না যাব, কিয়নো সেই দুজনের দরে এওঁবিলাকৰো মূঢ়তা সকলোৰে আগত প্রকাশিত হব। কিন্তু তুমি মোৰ শিক্ষা, আচার ব্যবহার, অভিপ্রায়, বিশ্বাস, চিরসহিষ্ণুতা, প্রেম, ধৈর্য, তাৰণা আৰু দুখ ভোগৰ অনুগামী হলা। তুমি জানিলা আন্তিয়খিয়া, ইকনীয় আৰু লুস্ত্রাত মোলৈ কি রূপ ঘটনা ঘটিছিল আৰু কি রূপ তাৰণা মই সহন কৰিছিল। কিন্তু এই সকলোৰে পৰা প্ৰভুৱে মোক উদ্ধাৰ কৰিলে। বাস্তৱিক খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাৰণা পাব, কিন্তু দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মাই আৰু নিজেও ভ্ৰান্ত হৈ অধিক অধিককৈ মন্দ হৈ যাব। কিন্তু তুমি যি যি শিকিলা আৰু যিহৰ প্ৰমাণ পালা তাতেই থিৰে থাক, কিয়নো কোনবিলাকৰ পৰা শিকিলা তাক তুমি জানা। আৰু যি পবিত্ৰ শাস্ত্ৰে খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে তোমাক জ্ঞানী কৰিব পাৰে তাকো তুমি শিশুকালৰে পৰা জানি আছা। গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে তাৰ কাৰণে শিক্ষাৰ, অনুযোগৰ, পতিত উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক। দ্বিতীয় তিমথীয় অধ্যায় 4। মই ঈশ্বৰৰ সাক্ষাতে আৰু জীয়া আৰু মৰা লোকৰ ভাবি বিচাৰকৰ্তা খ্ৰীষ্ট যীশুৰ সাক্ষাতে তেওঁৰ আবিৰ্ভাৱ আৰু ৰাজ্যৰ শপত দি এই দৃঢ় আজ্ঞা দিছো, তুমি বাক্য ঘোষণা কৰা, সময়ত আৰু অসময়তো উৎসাহী হোৱা, সম্পূৰ্ণ চিৰসহিষ্ণুতা আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা, কিয়নো যি কালত মানুহবিলাকে নিৰাময় শিক্ষা সহন নকৰিব কিন্তু খজুৱা কাণৰ মানুহ হৈ নিজ নিজ অভিলাষ অনুসাৰে নিজলৈ দমে দমে শিক্ষক কৰি ল'ব আৰু সত্যৰ পৰা কাণ ঘূৰাই গল্পকথাৰ নিমিত্তে অপথে যাব, এনে কাল আহিব। কিন্তু তুমি সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবাৰ্তা প্ৰচাৰকৰ কাৰ্য কৰা, তোমাৰ পৰিচৰ্যা কৰ্ম সম্পূৰ্ণ কৰা, কিয়নো সম্প্ৰতি মই নৈবেদ্যস্বৰূপে ধৰা হৈছো আৰু মোৰ প্ৰাণ নৌকা মেলিবৰ সময় উপস্থিত হৈছে। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ। এতিয়াৰে পৰাই মোৰ নিমিত্তে ধাৰ্মিকতা ৰূপ কীৰ্তি ৰাখি থোৱা হৈছে। ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব। কেৱল মোকেই নহয়, কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। মোৰ ইয়ালৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা, কিয়নো ডিমাই এই বৰ্তমান সংসাৰক প্ৰেম কৰাত মোক ত্যাগ কৰি থিছলনিকিলৈ গ'ল, ক্ৰিছকেণ্ট গালাতিয়ালৈ আৰু টিট ডালমাটিয়ালৈ গ'ল। কেৱল লুকহে মোৰ লগত আছে। তুমি মাৰ্কক লগত লৈ আহিবা, কিয়নো তেওঁ পৰিচৰ্যা কৰ্মত মোলৈ উপকাৰী। তুখিকক ইফিছলৈ পঠালো। ত্ৰোৱা নগৰত মই যি বৰ চোলাটো কাৰ্পৰ হাতত এৰি আহিলো, তুমি আহোঁতে তাক আৰু পুস্তকবোৰ, বিশেষকৈ চলেৰ পুস্তকবোৰ লৈ আহিবা। আলেকজাণ্ডাৰ কহাৰে মোৰ বহুত অপকাৰ কৰিলে, তেওঁৰ কৰ্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব। তেওঁলৈ তুমিও সাৱধান হোৱা, কিয়নো তেওঁ অতিশয়ৰূপে আমাৰ বাক্যৰ প্ৰতিৰোধ কৰিছে। মই প্ৰথমবাৰ নিজৰ পক্ষে উত্তৰ দিয়া সময়ত কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহ'ল, সকলোৱে মোক ত্যাগ কৰিলে, এই তেওঁবিলাকলৈ গণিত নহওঁ। কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কাৰ্য সিদ্ধ হয় আৰু সকলো পৰজাতিয়ে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে, তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালো। প্ৰভুৱে মোক সকলো দুষ্কৰ্মৰ পৰা উদ্ধাৰ কৰি তেওঁৰ স্বৰ্গৰাজ্যৰ অৰ্থ ৰক্ষা কৰিব। তেওঁৰ মহিমা সদা সৰ্বদাই হওক, আমেন। তুমি প্ৰিস্কা আৰু আকিলাক আৰু আনিচিফৰৰ ঘৰবিলাকক মংগলবাদ দিবা। ইৰাস্তু কৰিন্থত থাকি কিন্তু ট্ৰফিম নৰিয়া পৰাত মই তেওঁক মিলিত থৈ আহিলো। তুমি যাৰ কালি আগে আহিবলৈ যত্ন কৰা। উবুল, পুদেন্ত আৰু লীন আৰু ক্লৌডিয়া ভনী আৰু সকলো ভায়ে তোমাক মংগলবাদ কৰিছে। প্ৰভু তোমাৰ আত্মাৰ লগত থাকক, তোমালোকৰ লগত অনুগ্ৰহ থাকক।